নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে সঞ্জীৱনী পাঠক। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পূৰ্বে অনুমতি নিদিয়া পাঁচখন জিলাত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰদান, অসমত বিনিয়োগৰ সুচল পৰিৱেশ সৃষ্টি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জাপানৰ দুগৰাকী মন্ত্ৰী আৰু উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিনিধিক সাক্ষাৎকালত প্ৰকাশ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে সমগ্ৰ দেশত পৰাক্ৰম দিৱস পালন, অসমতো বিস্তৃত কাৰ্যসূচী গ্ৰহণ, কোকৰাঝাৰত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ 58 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত চতুৰ্দশ পূব হিমালয়ান বাণিজ্য মেলাত আজি ভাৰতীয় আয়কৰ বিভাগৰ এটা কৰদাতা কক্ষ উদ্বোধন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পূৰ্বে অনুমতি নিদিয়া পাঁচখন জিলাত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছে। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে ৰাজ্যখনৰ এই পাঁচখন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে। খণ্ড বিচাৰপীঠে পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সকলো পঞ্চায়ততে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি হৈ পৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে 9খন লেখ আবেদনৰ গোচৰ থকা পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰাত স্থগিতাদেশ জাৰি কৰি বাকী পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক অনুমতি দিছে। পাছত এই স্থগিতাদেশক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত এখন আবেদন দাখিল কৰে। চৰকাৰৰ এই আবেদনৰ শুনানি লৈ আজি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এজনীয়া বিচাৰপীঠৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 12 জানুৱাৰীত ৰাজ্যৰ 5খন জিলাৰ বিবদমান 9খন পঞ্চায়ত বাদ দি বাকী পঞ্চায়তসমূহত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ৰায় দিছিল। ইয়াৰ পূৰ্বে 10 জানুৱাৰীত বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছিল যদিও ন্যায়ালয়ৰ ৰায়দানৰ পৰা বিৰত আছিল। ন্যায়ালয়ে অহা 6 ফেব্ৰুৱাৰীত গোচৰসমূহৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। গোচৰীয়া পক্ষৰ অধিবক্তা এ কে তালুকদাৰে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হলেও ইতিমধ্যে নিৰ্বাচনক লৈ ৰুজু হোৱা গোচৰসমূহৰ শুনানি উচ্চ ন্যায়ালয়ৰ মজিয়াত চলি থাকিব। এই সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্তা এ কে তালুকদাৰে এইদৰে কয়।
আজি অনাৰেবল চিফ জাষ্টিছৰ কোৰ্টত সেইটো হিয়াৰিং হ'ল। হিয়াৰিং হোৱাৰ পিছত কোৰ্টে এইটো অৰ্ডাৰ দিলে যে আপাতত যিটো ইণ্টাৰিম যিটো ষ্টে দিছিলে হেৰিৰ ওপৰত 9টা লেখ আবেদনত এৰিয়াত ইলেকশ্যন পাতাৰ পৰা যে ষ্টে দিছিলে সেই ষ্টেটো আপাতত স্থগিত কৰিছে, বেকেট কৰা নাই, স্থগিত কৰিছে আৰু অহা 6 তাৰিখ ফাৰ্দাৰ হিয়াৰিং হ'ব। লগতে এটা ইম্পৰ্টেণ্ট কথা কৈ দিছে চৰি যে এই 9টা বাদ দি পেলাই আৰু যে হাই 70-80টা কেছ আৰু আছিল সেইকেইটা কেছ চলি থাকিব। সেইকেইটা কেছৰ ওপৰত কোনো ধৰণৰ এইটো অৰ্ডাৰৰ কাৰণে কোনো ধৰণৰ ইম্পেক্ট বা কোনো ধৰণৰ নাহিব বুলি কৈ দিছে। এইটো ইণ্ডিপেণ্ডেণ্টলি বাকী সবকেইটা কেছ যিকেইটা চলি আছে চলি থাকিব পাৰে।
জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ ন্যায় বিভাগৰ ৰাজ্যমন্ত্ৰী কোমুৰা মাছাহিৰোক সাক্ষাৎ কৰি জাপানৰ কোম্পানীসমূহৰ বাবে অসমত বিনিয়োগৰ সুচল পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে জাপানৰ মন্ত্ৰীগৰাকীক অসম চৰকাৰে দেশখনৰ কোম্পানীসমূহৰ বাবে এখন ঔদ্যোগিক উদ্যান স্থাপনৰ পৰিকল্পনা লৈছে বুলি অৱগত কৰে। তদুপৰি অসমৰ প্ৰতিভাৱান আৰু দক্ষতা সম্পন্ন যুৱক যুৱতীয়ে জাপানত কৰ্মচাৰী চাহিদা পূৰণ কৰাত কেনেদৰে সহায় কৰিব এই বিষয়ে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। এই আলোচনাকালত ভাৰত আৰু জাপানৰ মূল্যবোধ, ৰীতি নীতি আৰু গৌতম বুদ্ধৰ আদৰ্শৰাজিয়ে কিদৰে দুয়ো দেশৰ মাজত আধ্যাম্মিক সেতু গঢ়ি তুলিছে সেই বিষয়সমূহে স্থান লাভ কৰে। মুখ্যমন্ত্ৰীয়ে আজি দেশখনৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন বিভাগৰ ৰাজ্যমন্ত্ৰী ফুৰুকাৱা ইয়াছুছিৰ সৈতেও বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমত পৰ্যটনৰ সম্ভাৱনা আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাকে ধৰি কেইবাটাও বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি জাপানৰ খাদ্য প্ৰসংস্কৰণ কোম্পানী কামেডা ছেইকাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীলেখ ৰাজ জুনেজাৰ সৈতেও আলোচনাত মিলিত হৈ তেওঁক অসমৰ সমৃদ্ধিশালী খাদ্য প্ৰসংস্কৰণ খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনায়। তেওঁ কয় যে অসমত উদ্যোগৰ বাবে সৃষ্টি হোৱা অনুকূল পৰিৱেশৰ বাবে বৃহৎ কোম্পানীসমূহে নিজৰ কাৰ্যপন্থা সুচলভাৱে আগবঢ়াই নিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰীয়ে শ্ৰী জুনেজাক শেহতীয়াকৈ প্ৰৱাসী ভাৰতীয় সন্মান বঁটা 2025 লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি হিৰোশ্বিমাত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ প্ৰতিমূৰ্তিত শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2023 চনত এই প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিছিল। উল্লেখযোগ্য যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে টকিঅ'ত জাপানৰ কমেও 160 বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ কৰি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। সাক্ষাৎকালত অসমৰ অৰ্থনৈতিক সাফল্য আৰু ব্যৱসায়িক সুচলতাৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সম্পৰ্কক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ আফ্ৰিকাও ভ্ৰমণ কৰি দেশখনৰ কেইবাগৰাকীও শীৰ্ষ নেতাক সাক্ষাৎ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিবছৰৰ দৰে এইবাৰো নিয়মীয়া নিয়ন্ত্ৰিত বনভূমি দাহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উদ্যানখনত প্ৰতিবছৰে জানুৱাৰী ফেব্ৰুৱাৰী মাহত কণ্ট্ৰলড বাৰ্ণিং অৰ্থাৎ নিয়ন্ত্ৰিতভাৱে বনভূমিৰ কিছু অংশ দাহ কৰা হয়। তৃণভোজী বন্যপ্ৰাণীৰ বাবে খাদ্য হিচাপে নতুনকৈ গজি উঠা কোমল ঘাঁহ বনৰ প্ৰয়োজন হোৱা হেতুকে ওখ আৰু খাদ্যৰ অনুপযোগী ঘাঁহ বনসমূহ উদ্যান কৰ্তৃপক্ষই বিশেষ পদ্ধতিৰে জ্বলাই দিয়াৰ ব্যৱস্থা কৰে। বন্যপ্ৰাণীসমূহৰ অসুবিধা নোহোৱাকৈ প্ৰতিবছৰে উদ্যানখনৰ অংশবিশেষত এনেদৰে দাহ কাৰ্য কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে কাৰ্যসূচী অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকীত নেতাগৰাকীক স্মৰণ কৰি দিয়া এটা বাৰ্তাত নেতাজীৰ জীৱন আৰু আদৰ্শই প্ৰতিগৰাকী ভাৰতীয়ক ৰাষ্ট্ৰসেৱাত উৎসৰ্গিত হবলৈ অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জাপানতে নেতাজীয়ে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণ কৰিছিল। ব্ৰিটিছ শাসকৰ দমনকাৰী নীতিৰ সাহসেৰে প্ৰত্যুত্তৰ দিয়া নেতাজীৰ বীৰত্বক চিৰদিন ভাৰতবাসীয়ে স্মৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। জাপানত থকা ভাৰতীয় দূতাবাসত নেতাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আয়োজিত এটা অনুষ্ঠানতো তেওঁ অংশ লয়। কোকৰাঝাৰৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত আজি নেতাজীৰ জন্মবাৰ্ষিকী উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ সহযোগত জাগীৰোডতো বিস্তৃত কাৰ্যসূচীৰে পৰাক্ৰম দিৱস পালন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলতো আজি নেতাজীৰ জন্মবাৰ্ষিকী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জয়ন্তী উদযাপন সমিতিয়ে আজি পল্টন বজাৰৰ নেতাজী চকত নেতাজীৰ জন্মবাৰ্ষিকী উদযাপন কৰিছে। ধুবুৰী জিলাৰ বিভিন্ন অনুষ্ঠান আৰু দল সংগঠনেও নেতাজীৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰে। কাৰ্বি আংলং জিলাতো আজি পৰাক্ৰম দিৱস উদযাপন কৰা হয়। কাৰ্বি আংলং জিলা বাংলা সাহিত্য কলা আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত ডিফুস্থিত নেতাজী উদ্যানত থকা নেতাজীৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। কোকৰাঝাৰ নগৰৰ প্ৰগতি ভৱনত আজি ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ 58 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰূপনাথ ব্ৰহ্ম স্মাৰক সমিতি আৰু কোকৰাঝাৰ বুনিয়াদী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্ৰয়াত ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰাৰ লগতে এটা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বড়ো জনগোষ্ঠীয় সংগঠনৰ ভালে সংখ্যক প্ৰতিনিধি আৰু স্থানীয় লোকসকলেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 1902 চনৰ 15 জনত কোকৰাঝাৰত জন্মগ্ৰহণ কৰা প্ৰয়াত ব্ৰহ্ম বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী মন্ত্ৰী আছিল। তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন মন্ত্ৰীসভাত 1938 চনত বন আৰু পঞ্জীয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1967 চনত তেওঁ কোকৰাঝাৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। 1968 চনৰ আজিৰ দিনটোত দেহাৱসান ঘটা ব্ৰহ্মই সামাজিক সাংস্কৃতিক তথা সাহিত্য ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। 2022 চনৰ আজিৰ দিনটোতে তামোলপুৰক জিলা হিচাপে ঘোষণা কৰা হৈছিল। আজিৰ অনুষ্ঠানত অংশ লৈ জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী নৱগঠিত জিলাখনৰ প্ৰচুৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শ্ৰব্যবাৰ্তাযোগে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত তামোলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, BTCৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। অনুষ্ঠানৰ অংশ হিচাপে গছপুলি ৰোপণ কৰাৰ লগতে আত্মসহায়ক গোটৰ কমেও 70,000 মহিলাই মাদক দ্ৰব্যৰ বিৰুদ্ধে পণ লয়। চৰাইদেউ জিলাৰ দিচাংপানীত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনাৰ কাৰ্যসূচীত বিশিষ্ট সংগীত শিল্পী গীতিকাৰ ইপচনলাল বৰুৱাক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ চিৰসেউজ বঁটা প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত বলিউডৰ প্ৰখ্যাত কণ্ঠশিল্পী বিনোদ ৰাথোৰ আৰু চান্দনী মুখাৰ্জীয়ে গীত পৰিৱেশন কৰে। যোৱা 18 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই মহোৎসৱত ৰাজ্যৰ কমেও 50 গৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে সংগীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ নেতৃত্বত শিল্পী সমাজ, সাংবাদিক তথা চৰাইদেউৰ একাংশ পৰিৱেশ সচেতন নাগৰিকৰ উদ্যোগত 2019 চনৰ পৰাই সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ আৰু প্ৰতিপালন কৰি থকা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আমাৰ পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ধন্যবাদ সঞ্জীৱনী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। 76 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত আলফা স্বাধীনকে ধৰি যাতে কোনো উগ্ৰপন্থী সংগঠনে ৰাজ্যখনত কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব। ইয়াৰ বাবে ইতিমধ্যে খানাপাৰা খেলপথাৰত 3-তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সমগ্ৰ খেলপথাৰখন সামৰি ল'ব পৰাকৈ CCTV কেমেৰা স্থাপন কৰা হৈছে। খানাপাৰাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অৰ্ধসামৰিক বাহিনী, আৰক্ষী, NCC, স্কাউট গাইডসহ মুঠ 23 দলে পেৰেডত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মৰিগাঁও জিলাৰ সমজিলা জাগীৰোডত পোনপ্ৰথমবাৰৰ বাবে এইবেলি চৰকাৰীভাৱে গণৰাজ্য দিৱস পালন কৰা হ'ব। জাগীৰোড ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত গণৰাজ্য দিৱসৰ এই কাৰ্যসূচী উদযাপন কৰা হ'ব। এই উপলক্ষে জাগীৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত জাগীৰোড স্কুল খেলপথাৰত আৰক্ষী আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কুচকাৱাজৰ আখৰা চলি আছে। সমাগত গণৰাজ্য উদযাপনৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে অনুশীলন চলাই আছে। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰিব। শ্ৰীভূমি জিলাতো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। এই উপলক্ষে কালি শ্ৰীভূমি চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত পেৰেডৰ অনুশীলন কৰা হয়। সমাগত গণৰাজ্য দিৱসৰ নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বৰপেটাৰ কল্যাণজিৎ দাস নামৰ ব্যক্তিগৰাকীয়ে আমন্ত্ৰণ লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সুবিধা গ্ৰহণ কৰি নিজৰ বাসগৃহত সৌৰশক্তিৰ দ্বাৰা বিদ্যুৎ উৎপাদনত সফলতা লাভ কৰাৰ বাবে শ্ৰীদাসক দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ আমন্ত্ৰণ কৰা হৈছে। এই আঁচনিখনৰ বাবে তেওঁৰ বিদ্যুৎ মাচুল হ্ৰাস পাইছে বুলি উল্লেখ কৰি শ্ৰীদাসে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি এইদৰে কয়।
এই চোলাৰটো জুলাই মাহত মই লৈছিলোঁ। জুলাই মাহৰ পৰা মোটামুটি আজি জানুৱাৰীলৈকে চলি আছে। 2 কিলোৱাট 4 কিলোৱাট 2 লাখ টকা মই বেংকৰ পৰা, মই ষ্টেট বেংকৰ পৰা লোন ল'লোঁ আৰু 50,000 টকা মই কেচ সিহঁতক দিলোঁ। মই বহুখিনি উপকৃত হৈছোঁ। ইমান টকা লাইটৰ বিল আহে, তেতিয়া মই চোলাৰ ল'লোঁ, তেতিয়া তাৰ পৰা মোৰ এতিয়া মিনিমাম চাৰ্জ 300 টকা আহি আছে। মান্থলি 4,000 টকা মোৰ ছেভ হৈ আছে। এতিয়া ছাবচিডি চেণ্ট্ৰেল চৰকাৰৰ পৰা মই পাইছোঁ আপোনাৰ 85,000 টকা আৰু অসম চৰকাৰৰ পৰা পাইছোঁ আপোনাৰ 45,800 টকা। খুবেই মানে ভাল লাগিছে। ইমান এটা মানে ডাঙৰ এটা প্ৰগ্ৰেমত মানে যোৱাটো মোৰ ভাগ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এই চোলাৰ লোৱাৰ পৰা 26 জানুৱাৰী সেই থাকিবৰ কাৰণে মোক মানে নিমন্ত্ৰণ জনাইছে। 24 তাৰিখে আমি যাম আৰু 27 তাৰিখে আমাৰ ৰিটাৰ্ণ টিকট আছে। মোৰ লগত আৰু এজন দিছে, মই আৰু মোৰ মিছেছ। মই মানুহক এটা মানে অনুৰোধ কৰিম সকলোৱে লওক চোলাৰ, যিহেতু আমাৰ বিদ্যুতৰ বহুত নাটনি হৈছে। বহুত মানে দামত কিনি আনি আমাক তাৰমানে ইয়াত দি আছে, ছাপ্লাই দি আছে। এতিয়া যদি সকলোৱে যদি চোলাৰ লয়, সকলোৱে তাৰমানে নিজৰ লগতে মানে চৰকাৰৰো বহুত উপকৃত হ'ব তাৰমানে।
গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত 4th পূব হিমালয়ান বাণিজ্য মেলাত আজি ভাৰতীয় আয়কৰ বিভাগৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধান মুখ্য আয়ুক্ত নৱৰতন সোণীয়ে এটা কৰদাতা কক্ষ উদ্বোধন কৰে। এই কৰদাতা কক্ষত জনসাধাৰণৰ আয়কৰ সম্পৰ্কীয় বিভিন্ন ওজৰ আপত্তিৰ তাৎক্ষণিক সমাধান দিয়াৰ ব্যৱস্থা কৰা হৈছে। কৰদাতা কক্ষটো উদ্বোধন কৰি শ্ৰীসোণীয়ে কৰদাতাসকলক ৰাষ্ট্ৰ নিৰ্মাতা বুলি অভিহিত কৰে। পূৰ্বে কৰ বিভাগে কৰ আদায়ৰ বাবে বলবৎকাৰী সংস্থা হিচাপে কাম কৰি আছিল যদিও বৰ্তমান ই জনসাধাৰণৰ বাবে সুবিধা প্ৰদানকাৰী সংস্থা হিচাপে কাম কৰি আছে বুলিও শ্ৰীসোণীয়ে কয়। উল্লেখযোগ্য যে অহা 29 জানুৱাৰীত এই পূব হিমালয়ান বাণিজ্য মেলাৰ সামৰণি পৰিব। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত অহা 29 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ কোচবিহাৰৰ মধুপুৰ সত্ৰত মধুপুৰ উৎসৱ আৰু নিৰ্মালী প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই উপলক্ষে প্ৰাৰম্ভিক ব্যৱস্থাপনা আৰু মধুপুৰ সত্ৰ তথা বৈকুণ্ঠপুৰ সত্ৰৰ সামগ্ৰিক পৰিৱেশৰ বুজ ল'বলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কালি কোচবিহাৰত উপস্থিত হয়। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পূৰ্বে অনুমতি নিদিয়া 5খন জিলাত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰদান। অসমত বিনিয়োগৰ সুচল পৰিৱেশ সৃষ্টি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জাপানৰ 2 মন্ত্ৰী আৰু উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিনিধিক সাক্ষাৎকালত প্ৰকাশ। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে সমগ্ৰ দেশত পৰাক্ৰম দিৱস পালন, অসমতো বিস্তৃত কাৰ্যসূচী গ্ৰহণ। কোকৰাঝাৰত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ 58 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত 4th পূব হিমালয়ান বাণিজ্য মেলাত আজি ভাৰতীয় আয়কৰ বিভাগৰ এটা কৰদাতা কক্ষ উদ্বোধন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।